এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজলি বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণ বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দেশৰ নিৰ্বাচন আয়োগৰ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা। 7 নৱেম্বৰত মিজোৰাম আৰু ছত্তীশগড়ৰ প্ৰথম পৰ্যায়ৰ, 17 নৱেম্বৰত মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ তৃতীয় পৰ্যায়, 23 নৱেম্বৰত ৰাজস্থানত আৰু 30 নৱেম্বৰত তেলেংগানাত ভোটগ্ৰহণ। কেবিনেট সচিব ৰাজীৱ গৌবাৰ অধ্যক্ষতাত গঠিত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতি ছিকিমৰ পৰিস্থিতি পৰ্যালোচনা। ৰাজ্যখনত আবদ্ধ অসমৰ 140গৰাকী শিক্ষাৰ্থী সুকলমে গুৱাহাটীত উপস্থিত। অসম মাধ্যমিক শিক্ষা পৰিষদৰ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা। আমেৰিকাৰ অধ্যাপক ক্লডিয়া গোল্ডিনলৈ 2023 বৰ্ষৰ অৰ্থনীতিৰ নোবেল পুৰস্কাৰ। আৰু ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত অনুষ্ঠিত খেলত নিউজিলেণ্ডৰ নেডাৰলেণ্ডছক জয়ৰ বাবে 323 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। দেশৰ নিৰ্বাচন আয়োগে আজি 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। এই অনুসৰি মিজোৰাম আৰু ছত্তীশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 7 নৱেম্বৰত, ছত্তীশগড়ৰ দ্বিতীয় পৰ্যায় আৰু মধ্যপ্ৰদেশৰ নিৰ্বাচন 17 নৱেম্বৰত অনুষ্ঠিত হ'ব। একেদৰে ৰাজস্থানত 23 নৱেম্বৰত আৰু তেলেংগানাত 30 নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা 3 ডিচেম্বৰত 28খন ৰাজ্যৰ নিৰ্বাচনত ভোট গণনা কৰা হ'ব। নতুন দিল্লীত আজি সাংবাদিকৰ আগত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চূড়ান্ত বিধানসভা নিৰ্বাচন হিচাপে এই 5খন ৰাজ্যৰ নিৰ্বাচনে বিশেষ তাৎপৰ্য বহন কৰিছে। আয়োগে এই ৰাজ্যকেইখনত মুক্ত, নিকা আৰু প্ৰৰোচনামুক্ত নিৰ্বাচন নিশ্চিত কৰিব বুলি শ্ৰীকুমাৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে 5খন ৰাজ্যত প্ৰায় 16 কোটি ভোটদাতা আছে। ইয়াৰ ভিতৰত প্ৰায় 60 লাখ ভোটদাতাই প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। নিৰ্বাচন আয়োগে এই 5খন ৰাজ্য পৰিদৰ্শন কৰি মুখ্য কাৰ্যবাহী বিষয়া, জিলা আৰু ৰাজ্যিক প্ৰশাসন তথা কেইবাটাও কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰৱৰ্তক সংস্থাৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। এই ৰাজ্যকেইখনত 17,734 আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। আনহাতে ৰাজ্যকেইখনৰ মুঠ 679টা বিধানসভা সমষ্টিৰ বাবে 1,77,000 ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব আৰু ইয়াৰে 1,00,000 ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা থাকিব। ভোটকেন্দ্ৰসমূহত ন্যূনতম সকলো সুবিধা উপলব্ধ হ'ব। মুখ্য নিৰ্বাচনী আয়ুক্তই জনোৱা মতে মধ্যপ্ৰদেশৰ জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত বনাঞ্চল এলেকাত ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। নিৰ্বাচন প্ৰক্ৰিয়াত প্ৰায় 16 কোটি নিৰ্বাচনী বিষয়া কৰ্মচাৰী নিয়োজিত কৰা হ'ব। কেবিনেট সচিব ৰাজীৱ গৌবাৰ অধ্যক্ষতাত গঠিত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে আজি বান বিধ্বস্ত ছিকিমৰ পৰিস্থিতি পৰ্যালোচনা কৰে। দলটোৱে ৰাজ্যখনৰ মুখ্য সচিবৰ সৈতে বৈঠকত মিলিত হৈ বানৰ ফলত হোৱা ক্ষয় ক্ষতিসমূহৰ সবিশেষ বুজ লয়। মুখ্য সচিবগৰাকীয়ে কয় যে ক্ষতিগ্ৰস্ত প্ৰায়বোৰ অঞ্চলতে পথ যোগাযোগ পুনৰ স্থাপন কৰা হৈছে। বতৰ ক্ৰমাৎ সৰকাৰ হৈ অহাৰ লগে লগে আৱদ্ধ লোকসকলক উদ্ধাৰ অভিযানো ৰূপায়ণ কৰি থকা হৈছে বুলি তেওঁ কয়। আজি পুৱাৰ ভাগত 80জন লোকক উদ্ধাৰ কৰা হৈছে বুলি মুখ্য সচিবগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যখনত 28টা আশ্ৰয় শিবিৰত 800গৰাকী লোকে আশ্ৰয় লৈ আছে আৰু তেওঁলোকক খাদ্য সামগ্ৰী, ঔষধ, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে বুলিও সচিবগৰাকীয়ে জানিবলৈ দিয়ে। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই কয় যে কেন্দ্ৰীয় চৰকাৰে 24 ঘণ্টাই পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু আন্তঃ মন্ত্ৰালয়ৰ দলটো ইতিমধ্যে ৰাজ্যখনত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে। ইফালে সেনাপ্ৰধান জেনেৰেল মনোজ পাণ্ডেই আজি ছিকিমৰ দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতি পৰ্যালোচনা কৰে। তেওঁ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙক সাক্ষাৎ কৰি সাহায্য অভিযানত সেনাবাহিনীয়ে সকলো ধৰণে সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। তেওঁ ৰাজ্যখনৰ অগ্ৰৱৰ্তী এলেকাত নিয়োজিত সৈন্যসকলৰ সৈতেও মত বিনিময় কৰে। আনহাতে মুখ্যমন্ত্ৰী শ্ৰীতামাঙে আজি বান ক্ষতিগ্ৰস্ত চিৰুৱানী ভ্ৰমণ কৰে। উল্লেখযোগ্য যে ছিকিমৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 36লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত 10জন সেনা জোৱানো আছে। ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিষদে জনোৱা মতে এতিয়ালৈকে 105জন লোক সন্ধানহীন হৈ আছে। আনহাতে বৰ্তমানলৈকে বানত আবদ্ধ হৈ পৰা 2,563জন লোকক উদ্ধাৰ কৰা হৈছে আৰু 6,847জন লোকে 28টা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। তিস্তা নদীৰ অৱবাহিকাত বানে 14খন দলং উটুৱাই নিয়াৰ লগতে বানৰ ফলত ৰাজ্যখনৰ 1,381টা গৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। ভাৰতীয় সেনাবাহিনীৰ ত্ৰিশক্তি বাহিনীয়ে সন্ধানহীনসকলৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বাহিনীটোৱে লগতে উত্তৰ ছিকিমৰ লাচেন, লাচুং, থাংগু আৰু চুংথাঙৰ বিভিন্ন অঞ্চলত আবদ্ধ 1,700গৰাকী পৰ্যটকলৈ সাহায্য আগবঢ়াইছে। পৰ্যটকসকলক খাদ্য, চিকিৎসা আৰু যোগাযোগৰ সুবিধাও প্ৰদান কৰা হৈছে। সেনাবাহিনীয়ে পৰ্যটকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ নকৰা পৰ্যন্ত নিৰাপদে ৰাখিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ আন্তঃ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলটোৱে ৰাজ্যখনত এই প্ৰাকৃতিক দুৰ্যোগৰ ক্ষয় ক্ষতিৰ বুজ লৈছে। ইফালে ছিকিমত আবদ্ধ অসমৰ 124গৰাকী শিক্ষাৰ্থী আজি সুকলমে গুৱাহাটীত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত তথা শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ বিশেষ তৎপৰতাত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীসকলক নিৰাপদে ঘূৰাই অনা হয়। শিক্ষামন্ত্ৰীয়ে গুৱাহাটীৰ এখন হোটেলত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। অসম মাধ্যমিক শিক্ষা পৰিষদে 2024 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। পৰিষদে প্ৰকাশ কৰা সময়সূচী অনুসৰি অহা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে এই পৰীক্ষা অনুষ্ঠিত হ'ব। অৱশ্যে মূল পৰীক্ষাৰ পূৰ্বে পৰিষদে অহা 2 আৰু 3 ফেব্ৰুৱাৰীত ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে পৰিষদে ইতিমধ্যে ঘোষণা কৰা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমবাৰৰ বাবে ওএমআৰ শ্বীট ব্যৱহাৰ কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলক বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে ওএমআৰ শ্বীট প্ৰদান কৰা হ'ব। ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়কেইটাৰ ক্ষেত্ৰত মুঠ 50% বস্তুনিষ্ঠ প্ৰশ্ন থাকিব। একোটা প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব আৰু এগৰাকী পৰীক্ষাৰ্থীক এখন ওএমআৰ শ্বীট প্ৰদান কৰা হ'ব। বাকী 50% প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে শিক্ষাৰ্থীসকলক 16 পৃষ্ঠাৰ উত্তৰ বহী প্ৰদান কৰা হ'ব। ইফালে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে আজিৰে পৰা অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সন্দৰ্ভত পৰিষদে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা 31 অক্টোবৰ পৰ্যন্ত অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া চলি থাকিব। তিনিদিনীয়া ভ্ৰমণসূচীৰে ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত উপস্থিত হোৱা ইউনেস্কোৰ পৰ্যবেক্ষক লিন সিং চিয়ানে আজি পুৱা মৈদামস্থলীৰ ঐতিহাসিক সমলসমূহ পৰিদৰ্শন কৰে। তেওঁ স্থানীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। আজি নিশাটো ডিব্ৰুগড়ত কটাই তেওঁ ছিংগাপুৰ অভিমুখে যাত্ৰা কৰিব। শনিবাৰে চৰাইদেউ মৈদামত উপস্থিত হোৱা চিয়াঙে মৈদামস্থলীৰ প্ৰত্নতত্ব সঞ্চালকালয় আৰু কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অধীনত থকা মৈদামস্থলীৰ সকলো দিশ সামৰি পৰ্যবেক্ষণ কৰে। কালি সন্ধিয়া তেওঁ চলাপথাৰ শ্যামগত আয়োজিত এটা কাৰ্যসূচীতো অংশ লয়। গাঁওখনৰ ৰাজ্য বিশেষজ্ঞগৰাকীক আদৰণি জনাই বিহুনাচ খিচমাত আদি পৰিৱেশন কৰাৰ লগতে জনগোষ্ঠীয় আহাৰেৰে আপ্যায়ন কৰে। উল্লেখযোগ্য যে বিশেষজ্ঞগৰাকী এই মৈদাম সম্পৰ্কীয় প্ৰতিবেদনৰ ভিত্তিতে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো নিৰ্ভৰ কৰিব। মিৰি মাটি নিৰাদেশ কাৰ্যসূচীৰ অধীনত ৰাজ্যখনত অমৃত কলচ যাত্ৰাৰ বিভিন্ন অনুষ্ঠান অব্যাহত আছে। নগাঁও জিলাৰ খাগৰিজান খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত অমৃত কলচ যাত্ৰাৰ এটা অনুষ্ঠানত ৰাজ্যৰ জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা মাটিসমূহ সংমিশ্ৰণ কৰে। অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা, শশীকান্ত দাস, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত আছিল। মৰিগাঁও জিলাৰ লাহৰিঘাট উন্নয়নখণ্ডৰ অমৃত কলচ যাত্ৰাৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। এই উপলক্ষে লাহৰিঘাট চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ পৰা খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়লৈ উলিওৱা এটা শোভাযাত্ৰাত জিলাখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষক প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। ইপিনে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ চাপৰ শালকোচা খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত বিভিন্ন পঞ্চায়তৰ পৰা অনা অমৃত কলচসমূহৰ মাটি মিহলি কৰা হয়। এই অনুষ্ঠানত অসম ৰাজ্যিক বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহি, জিলা আয়ুক্তকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাত অমৃত কলচ যাত্ৰাৰ খণ্ড উন্নয়ন পৰ্যায়ৰ কাৰ্যসূচী আজি বৰপেটা, ৰুচি আৰু পকা বেগবাৰী উন্নয়ন খণ্ড কাৰ্যালয়ত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত উন্নয়ন খণ্ডকেইটাত গাঁও পঞ্চায়তৰ পৰা অনা মাটি মিহলাই দুটাকৈ কলহত ভৰোৱা হয়। এই মাটি গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব। ইপিনে ধেমাজি জিলাৰ ধেমাজি উন্নয়ন খণ্ডই আজি আত্মসহায়ক গোটক লৈ জিলা সদৰত অমৃত কলচ যাত্ৰাৰ এটা শোভাযাত্ৰা উলিয়ায়। এই যাত্ৰাত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকী ব্যক্তি অংশগ্ৰহণ কৰে। এতিয়া সন্দীপ বানজী বিৰতি।
এতিয়া আপোনাৰ চহৰে নগৰে
বাজিৰ বিভিন্ন খেল, এথলেটিক্স, কাবাডী,
খো খো,
ফুটবল আহি আছে খেল মহাৰণ 2023-24 এণ্ড ইনিচিয়েটেড বাই ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ আসাম।
সকলে সন্ধিয়া অঞ্চলৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণ বৰাৰ পৰা।
আমেৰিকাৰ অধ্যাপক ক্লডিয়া গল্ডিনলৈ 2023 বৰ্ষৰ অৰ্থনীতিৰ নবেল পুৰস্কাৰ আগবঢ়োৱা হৈছে। শ্ৰম বজাৰত মহিলাৰ অৱদান বিষয়ক সৰ্বাত্মক গৱেষণাৰ বাবে অধ্যাপকগৰাকীয়ে এই পুৰস্কাৰ লাভ কৰিছে। ৰয়েল ছুইডিছ একাডেমী অব ছায়েন্সে এই বিষয়ে ঘোষণা কৰি কয় যে শ্ৰম বজাৰত মহিলাসকলৰ অংশগ্ৰহণ প্ৰতিফলিত কৰি কৰা গৱেষণাৰ বাবে অধ্যাপকগৰাকীয়ে অৰ্থবিজ্ঞানৰ নবেল পুৰস্কাৰ লাভ কৰিছে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছিকিম কেন্দ্ৰৰ উদ্যোগত যোৱা 20 ছেপ্টেম্বৰৰ পৰা মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত অনুষ্ঠিত 20-দিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ শিল্পীসকলে প্ৰশিক্ষণ প্ৰদান কৰা এই কৰ্মশালাত উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সত্ৰীয়া কৃষ্টিৰ সমল সম্পৰ্কত প্ৰশিক্ষণ গ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া নাট ৰাম বিজয়, সত্ৰীয় নৃত্য, বৰগীত, মুখাশিল্প, সচিত্ৰ ভাগৱতৰ আৰ্হিত চিত্ৰকলা, ৰূপসজ্জা আদি সন্দৰ্ভত কৰ্মশালাত প্ৰশিক্ষণ দিয়া হয়। আজি সন্ধিয়া সত্ৰৰ নৱনিৰ্মিত সাংস্কৃতিক ভৱনত প্ৰশিক্ষাৰ্থীসকলে ৰাম বিজয় নাট পৰিৱেশন কৰিব। ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে আজি গোলাঘাট জিলাত পাঁচখন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মুঠ 42 কোটি টকা ব্যয় সাপেক্ষ এই আঁচনিকেইখনে 1090 হেক্টৰ কৃষিভূমি জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লগতে সহস্ৰাধিক কৃষক উপকৃত হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে গোলাঘাট পৌৰসভাৰ উদ্যোগত আৰু স্বচ্ছ ভাৰত অভিযানৰ সহযোগিতাত আয়োজিত অনুষ্ঠানত চাফাই কৰ্মীসকলৰ মাজত পোছাক বিতৰণ কৰাৰ লগতে পিএম স্বনিধিৰ অধীনত হিতাধিকাৰীসকলক ঋণৰ অনুমোদন পত্ৰ প্ৰদান কৰে। তেওঁ লগতে গোলাঘাট আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন পৰ্যালোচনা বৈঠকত জলসিঞ্চন বিভাগ আৰু গোলাঘাট পৌৰসভাৰ বিভিন্ন নগৰ উন্নয়নমূলক পদক্ষেপৰ অগ্ৰগতি আৰু জিলাখনত জলসিঞ্চন আঁচনিসমূহ ৰূপায়ণৰ বিষয়ে বুজ লয়। এই বৈঠকত নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয় আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী কোষৰ বিষয়েও আলোচনা কৰা হয়। এই কাৰ্যসূচীকেইটাত বিত্তমন্ত্ৰী অজন্ত নেওগ, সাংসদ কামাখ্যা প্ৰসাদ দাসা, বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত আছিল। ধেমাজি জিলা কৃষি বিভাগে জিলাখনৰ কৃষি ক্ষেত্ৰ উন্নয়নৰ বাবে বিভিন্ন কৃষি উপযোগী যন্ত্ৰ বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱাই জিলাখনৰ কৃষকসকলক বছৰত 3টাকৈ খেতি কৰাৰ পৰামৰ্শ দিয়ে। ইফালে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলাখনৰ কৃষকসকলৰ মাজত 2023-24 বৰ্ষৰ বাবে ৰবি শস্যৰ বীজ আৰু কৃষি কাৰ্যৰ সৈতে জড়িত সা সঁজুলি বিতৰণৰ এটা কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিধায়ক ভুৱন গামৰ লগতে জিলাখনৰ কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। বিজনী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগত উত্তৰ ঔপনিৱেশিক সাহিত্য আৰু ইয়াৰ সম্ভাৱনা শীৰ্ষক আলোচনা চক্ৰখন বিধায়ক অজয় কুমাৰ ৰায়ে উদ্বোধন কৰে। এই কাৰ্যসূচীত পোলেণ্ডৰ জিজো বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ পেট্ৰিয়েকজা অষ্টেন আৰু ডঃ লুকাছ বাৰ্চিনস্কিয়েও অংশগ্ৰহণ কৰে। এই আলোচনা চক্ৰত গৱেষণা পত্ৰ পাছ কৰাৰ বাবে 106 গৰাকী লোকে নাম পঞ্জীয়ন কৰাৰ বিপৰীতে 77খন গৱেষণা পত্ৰ দাখিল কৰা হৈছে। জনজাতীয় বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰসাৰৰ লক্ষ্যৰে কোকৰাঝাৰ জিলাৰ বিজ্ঞান মহাবিদ্যালয়ত জনজাতীয় শিল্পীৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ মেলা অনুষ্ঠিত হয়। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় জনজাতি সমবায় বিপণন বিকাশ সংস্থা চমুকৈ ট্ৰাইফেডৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী DTRRৰ মুৰববী প্ৰমোদ বড়োৱে শুভাৰম্ভ কৰে। মেলাত জনজাতীয় শিল্পীসকলে প্ৰস্তুত কৰা আটকধুনীয়া সাজপাৰ, হস্তশিল্প, বাঁহ বেতৰ সামগ্ৰী, খাদ্য সামগ্ৰী আদি প্ৰদৰ্শন কৰা হয়। প্ৰায় 100 গৰাকী শিল্পীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাতো IMI 5.0 অভিযানৰ অধীনত জন্মৰ পৰা 5 বছৰ বয়স পৰ্যন্ত সকলো শিশুৰ সম্পূৰ্ণ টীকাকৰণ সুনিশ্চিত কৰা হৈছে। এই অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায় ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু তৃতীয় পৰ্যায় আজিৰে পৰা 14 অক্টোবৰলৈকে ৰূপায়ণ কৰা হ'ব। শিশুৰ 12 বিধ মাৰাত্মক ৰোগৰ প্ৰতিষেধকৰ লগতে 2টাকৈ প্ৰতিষেধক বাদ পৰি যোৱা গৰ্ভৱতী মহিলাসকলক চিনাক্ত কৰি প্ৰতিষেধক প্ৰদানেৰে শিশুৰ কল্যাণৰ ওপৰত স্থায়ী ইতিবাচক প্ৰভাৱ পেলাবলৈ এই অভিযান হাতত লোৱা হৈছে। উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ তেজপুৰ, বালিপাৰা, ৰঙাপাৰা, বিহগুৰি আৰু ঢেকীয়াজুলিৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ অধীনত টীকাকৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব। চলিত বৰ্ষৰ এছিয়াডত ভাৰতীয় খেলুৱৈসকলৰ অভূতপূৰ্ব কৃতিত্বৰ বাবে তেওঁলোকক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবে উৎসাহিত কৰাৰ প্ৰয়াসস্বৰূপে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰৰ এছিয়ান গেমছত ভাৰতে 28টা স্বৰ্ণসহ মুঠ 107টা পদক লাভ কৰিছে। পদকৰ সংখ্যাৰ ক্ষেত্ৰত এয়া ভাৰতৰ এছিয়ান গেমছত সৰ্বোত্তম প্ৰদৰ্শন। কাইলৈ এই মত বিনিময় অনুষ্ঠানত এছিয়াডত অংশ লোৱা ভাৰতীয় খেলুৱৈ, প্ৰশিক্ষক, ভাৰতীয় অলিম্পিক সংস্থাৰ বিষয়া, ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাৰ প্ৰতিনিধিৰ লগতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব। ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত অনুষ্ঠিত খেলত নিউজিলেণ্ডে নেডাৰলেণ্ডছক জয়ৰ বাবে 323 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলৰ আৰম্ভণিত নিউজিলেণ্ডে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেটত 322 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডছে বাতৰি যুগুতোৱাৰ পৰলৈকে 7 অভাৰত 1টা উইকেটৰ বিনিময়ত 25 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। দেশৰ নিৰ্বাচন আয়োগৰ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা। 7 নৱেম্বৰত মিজোৰাম আৰু ছত্তীশগড়ৰ প্ৰথম পৰ্যায়ৰ, 17 নৱেম্বৰত মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ দ্বিতীয় পৰ্যায়ৰ, 23 নৱেম্বৰত ৰাজস্থানত আৰু 30 নৱেম্বৰত তেলেংগানাত ভোটগ্ৰহণ। অসম মাধ্যমিক শিক্ষা পৰিষদৰ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা আৰু ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত অনুষ্ঠিত খেলত নিউজিলেণ্ডৰ নেডাৰলেণ্ডছক জয়ৰ বাবে 323 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিছে।